وما أبرئ نفسي إن النفس لأمارة بالسوء إلا ما رحم ربي إن ربي غفور رحيم.
আৰু মই নিজকে নিৰ্দোষ বুলি ক'ব বিচৰা নাই, কিয়নো নিশ্চয় মানুহৰ নফচে মানুহক বেয়া কামৰ নিৰ্দেশ দিয়াটোৱে হৈছে স্বাভাৱিক। কিন্তু সেই ব্যক্তিৰ বাহিৰে যাৰ প্ৰতি মোৰ প্ৰতিপালকে দয়া কৰে, নিশ্চয় মোৰ প্ৰতিপালক অতি ক্ষমাশীল পৰম দয়ালু।